এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। অসমৰ মুঠ ঘৰুৱা উৎপাদন 2013-14 চনৰ 29 বিলিয়ন ডলাৰৰ পৰা 2023-24 বৰ্ষত 68.78 বিলিয়ন ডলাৰৰো অধিক হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ বাবে আয়োজিত এটা ৰোড শ্বত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ইয়াৰ পূৰ্বে সংবাদ মাধ্যম আৰু বিভিন্ন উদ্যোগ জগতৰ প্ৰতিনিধিৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসময়ত উগ্ৰপন্থী সমস্যা আৰু অশান্তিয়ে জৰ্জৰিত কৰা অসমত সম্প্ৰতি ইতিবাচক ৰূপান্তৰ ঘটিছে। তেওঁ লগতে এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ বিষয়ে সবিশেষ তথ্য নিজৰ ভাষণত দাঙি ধৰে। ইয়াৰ আগেয়ে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে টাটা গোটকে ধৰি দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ গোষ্ঠীৰ নেতৃবৰ্গক সাক্ষাৎ কৰি আমন্ত্ৰণ জনায়। 2018 চনত ৰাজ্যৰ প্ৰথমখন বিনিয়োগ সন্মিলনৰ অভূতপূৰ্ব সফলতাৰ পৰিপ্ৰেক্ষিতত অহা 24 আৰু 25 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিবলগীয়া এই সন্মিলনত দেশৰ লগতে বিদেশৰো ভালেসংখ্যক উদ্যোগপতি উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালতে প্ৰায় 1,00,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাবলৈ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত 8,000 কোটি টকা ব্যয়েৰে বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰা, 10,000 কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানা সম্প্ৰসাৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী কুৰুৱা সংযোগী দলং, গুৱাহাটী ৰিং ৰোড, গুৱাহাটী ভূটান সংযোগী ৰেলপথ নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্প লোৱা হৈছে। এই প্ৰকল্পসমূহ কাৰ্যকৰী হোৱাৰ পাছত অসমে আন্তঃগাঁথনিগত দিশত ভালেখিনি আগবাঢ়ি যাব আৰু ৰাজ্যখন বিনিয়োগৰ বাবে সুচল স্থান হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। 2017 চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে 5 বাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰে পৰা 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ 11খন জিলাৰ 16,000ৰো অধিক বিদ্যালয় সামৰি লোৱা হ'ব। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্বয়ং মূল্যায়ন আৰু কাইলৈৰ পৰা 9 জানুৱাৰীলৈ বহিঃ মূল্যায়ন কৰা হ'ব। এই 11খন জিলাৰ 16,056খন চৰকাৰী প্ৰাদেশিকীকৃত আদৰ্শ বিদ্যালয়, চাহবাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আবাসিক বিদ্যালয় আৰু চাহবাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ'ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ 14,11,878গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হ'ব। এই কাৰ্যসূচীত 6,365গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিব। বৰপেটা জিলাতো আজি গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। জিলাখনৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান দক্ষিণ বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি প্ৰাতঃ সভাৰ জৰিয়তে গুণোৎসৱৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ 7টা শিক্ষাখণ্ডৰ 2,000খনৰো অধিক শিক্ষানুষ্ঠান আৰু 2,30,842গৰাকী ছাত্ৰ ছাত্ৰীক লৈ গুণোৎসৱৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাৰ 1,241খন শিক্ষানুষ্ঠানৰ 70,717গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ তৃতীয় দিনা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু বহিঃ মূল্যায়ক ৰূপে উপস্থিত থাকিব। ইপিনে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম মহাবিদ্যালয় শিক্ষক সংস্থাই আজি আৰম্ভ হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটীৰ পল্টন বজাৰত আজি আয়োজিত এখন সংবাদমেলত সংস্থাৰ সভাপতি জয়ন্ত বৰা আৰু সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে পদোন্নতিৰ দাবীকে ধৰি আন কেতবোৰ বিষয় মীমাংসা নোহোৱাত মহাবিদ্যালয়ৰ শিক্ষকসকলে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত লৈছিল। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা আহ্বান মৰ্মে তথা ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ স্বাৰ্থত গুৰুত্ব আৰোপ কৰি এই অসহযোগ কাৰ্যসূচী এমাহৰ বাবে স্থগিত ৰখা বুলি সংস্থাৰ নেতৃবৃন্দই সদৰি কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ সৈতে জড়িত গোচৰসমূহৰ শুনানি কাইলৈ পুনৰ গ্ৰহণ কৰিব। এই গোচৰসমূহক লৈ ন্যায়ালয়ত চলি থকা শুনানিৰ অংশ হিচাপে আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বিচাৰপীঠত গোচৰীয় পক্ষ আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই নিজ পক্ষৰ যুক্তি দাঙি ধৰে। আজি শুনানিকালত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে আৰোপ কৰা স্থগিতাদেশ প্ৰত্যাহাৰৰ বাবেও আবেদন জনোৱা হয় যদিও ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰক সেউজ সংকেত প্ৰদান নকৰিলে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিভিন্ন আসোৱাহৰ অভিযোগ তুলি একাংশ লোকে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি নকৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। কাইলৈ পুনৰ এই গোচৰসমূহৰ শুনানি লোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।